জিৰিমিয়া পঁচিছ অধ্যায়। যিহুদীসকলৰ বন্দিত আৰু জাতিবোৰৰ দণ্ড। যিহুদাৰ আটাই লোকৰ বিষয়ে যিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিছিল। যোছিয়াৰ পুত্ৰ যিহুদাৰ ৰজা যিহুৱাকিমৰ ৰাজত্বৰ চতুৰ্থ বছৰত, বাবিলৰ নবুখদনেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল। জিৰিমিয়া ভাববাদীয়ে যিহুদাৰ সকলো লোকৰ আৰু জেৰুচালেম নিবাসী সকলোৰে আগত সেই বাক্য প্ৰচাৰ কৰি ক'লে। তেওঁ ক'লে, আমোনৰ পুত্ৰ যিহুদাৰ ৰজা যোছিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰৰ পৰা আজিলৈকে এই তেইছ বছৰ যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে, আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক'বলৈ অতি ইচ্ছুক আছিলোঁ, কিন্তু তোমালোকে কাণ দিয়া নাই। যিহুৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই আৰু শুনিবলৈ কাণো পতা নাই। এই ভাববাদীসকলে কৈছিল, বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহুৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কাললৈকে বাস কৰা, আৰু ইতৰ দেৱতাবোৰক সেৱা পূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগ্ৰামী নহবা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা, তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম। তথাপি যিহুৱাই কৈছে, তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই। এই হেতুকে বাহিনীসকলৰ যিহুৱাই এইদৰে কৈছে, তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম। ইয়াক যিহুৱাই কৈছে, মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই এই দেশৰ ইয়াৰ নিবাসীসকলৰ আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম, আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ উ ইচ ইচ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসৰ স্থান কৰিম। ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধনী, আনন্দৰ ধনী, দৰা কইনাৰ ধনী, জাতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম। তেতিয়া এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ'ব, আৰু এই জাতিবোৰে সত্তৰ বছৰলৈকে বাবিলৰ ৰজা বন্দী কাম কৰিব। যিহুৱাই আৰু কৈছে, এই সোতৰ বছৰ পূৰ হ'লে মই বাবিলৰ ৰজাক আৰু সেই জাতিক আৰু কলদিয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম, আৰু মই তাক চিৰকালৰ বাবে ধ্বংসৰ স্থান কৰিম। আৰু মই সেই দেশৰ বিৰুদ্ধে কোৱা মোৰ সকলো বাক্য, এনেকি জিৰিমিয়াই সকলো জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা এই পুথিখনিত লিখা সকলোকে সেই দেশলৈ ঘটাম, কিয়নো অনেক জাতি আৰু মহান ৰজাসকলে তেওঁলোকক বন্দী কাম কৰোৱাব, আৰু মই তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিম। কিয়নো ইজৰাইলৰ ঈশ্বৰ যিহুৱাই মোক এইদৰে কৈছে, তুমি মোৰ ক্ৰোধ স্বৰূপ সেই দ্ৰাক্ষাৰসৰ পাণপাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই জাতিক ইয়াক পান কৰোৱাবা। তেওঁলোকে পান কৰি ঢলং পলং কৰিব, আৰু মই তেওঁলোকৰ মাজলৈ যি তৰোৱাল পঠিয়াম তাৰ কাৰণে তেওঁলোক পগলা যেন হ'ব। তেতিয়া মই যিহুৱাৰ হাতৰ পৰা সেই পাণপাত্ৰ লৈ যিহুৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে তেওঁলোকক পান কৰোৱালোঁ, অৰ্থাৎ আজিৰ দৰেই তেওঁলোকক ধ্বংসৰ স্থান, আচৰিত, ইচ ইচ আৰু হাৱৰ বিষয় কৰিবলৈ জেৰুচালেমক, যিহুদাৰ নগৰবোৰক তাৰ ৰজাসকলক আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালো। আন জাতিসমূহেও ইয়াক পান কৰিবলগীয়া হৈছিল আৰু মিছৰৰ ৰজা ফৰুণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক, তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতিসমূহক, উচ্চ দেশৰ সকলো ৰজাক, পলেষ্টিয়াসকলৰ আটাই ৰজাক, বিশেষকৈ অস্কিলুন, গাজা, ইক্ৰুন আৰু অজদুতৰ অৱশিষ্ট ভাগক, ইডুম, মোৱাব আৰু অমুনৰ সন্তানসকলক, তুৰৰ সকলো ৰজাক, চিডুনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক, দদান, টেমা, বুজ আৰু কোমৰ গুৰিত দাড়ি চুলি কটা সকলোৱে পান কৰিবলগীয়া হৈছিল। আৰবৰ সকলো ৰজাক, মৰুভূমি নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক, জিম্মিৰ সকলো ৰজাক, এলমৰ সকলো ৰজাক, মাদিয়াসকলৰ সকলো ৰজাক, প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালো, আৰু তেওঁলোকৰ পাছত শেষক ৰজাই পান কৰিব। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, আৰু তুমি তেওঁলোকক এই কথা কবা, তোমালোকে পান কৰি মতলীয়া হৈ বতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম তাৰ কাৰণে পতিত হোৱা আৰু নুঠিবা, আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পাণ পাত্ৰটি ল'বলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁলোকক কবা, বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে, কাৰণ চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমংগল আনিবলৈ ধৰিছো, এনে স্থলত তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবানে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা, কিয়নো বাহিনীসকলৰ জিহুৱাই কৈছে, মই পৃথিৱী নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম। এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাৱবাণী প্ৰচাৰ কৰা আৰু তেওঁলোকক কোৱা, জিহুৱাই উচ্চ স্থানৰ পৰা গৰ্জন কৰিব আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ ধ্বনি শুনাব। তেওঁ মেৰ চাক চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জিব আৰু পৃথিৱীৰ নিবাসী সকলোৰে বিৰুদ্ধে দাক্ষাগুটি গছকোটাসকলৰ দৰেই উচ্চ ধ্বনি কৰিব। পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব, কিয়নো জাতিসমূহে সৈতে জিহুৱাৰ বিবাদ আছে, তেওঁ মৈত্যসকলে সৈতে প্ৰতিবাদ কৰিব, দুষ্টহতক হ'লে তেওঁ তৰোৱালত শুধাই দিব, এইয়েই জিহুৱাৰ বচন। বাহিনীসকলৰ জিহুৱাই এইদৰে কৈছে, চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমংগল ওলাব আৰু পৃথিৱীৰ অন্তভাগৰ পৰা বৰ ধুমুহা আহিব। সেইদিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ জিহুৱাৰ হত লোক হ'ব, কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব আৰু তেওঁলোকক গোটোৱা কি পোতা নহ'ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ'ব। সেই মেৰ চাগ ৰখীয়াবোৰ, তোমালোকে হাহাকাৰ আৰু কাটৰুক্তি কৰা, আৰু সেই মেৰ চাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইদ বাগৰা, কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল, মই তোমালোকক ছিন্ন ভিন্ন কৰিম, তাতে তোমালোক মনুহৰ পাত্ৰৰ দৰে পতিত হ'বা। মেৰ চাগ ৰখীয়াবোৰে পলাবলৈ বা মেৰ চাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব। মেৰ চাগ ৰখীয়াবোৰৰ কাটৰুক্তি আৰু মেৰ চাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাকাৰৰ শব্দ শুনা গৈছে, কিয়নো জিহুৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে আৰু জিহুৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ মেৰ চাগৰ গঁৰালবোৰ নিস্তব্ধ হ'ল। তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গৰ্বৰ এৰি আহিছে, কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতাৰ আৰু তেওঁ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে, কাৰণ তেওঁৰ ভয়াল ক্ৰোধৰ বাবে।